אגח בני. বাতৰি পঢ়িছো সংগীতা শৰ্মায়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যক্ষ্মা ৰোগ নিৰ্মূলৰ বাবে গ্ৰহণ কৰা বিভিন্ন ব্যৱস্থাৰ অধীনত এশদিনীয়া বিশেষ অভিযান মুকলিৰ জৰিয়তে এই অভিযান অধিক শক্তিশালী হৈ উঠিছে বুলি মত প্ৰকাশ কৰিছে। কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ সম্ভাৱনাসমূহ বিকশাই তুলি অঞ্চলটোৰ সৰ্বাংগীন উন্নয়নৰ বাবে প্ৰচেষ্টা চলাই আছে বুলি উত্তৰ পূব উন্নয়ন দপ্তৰৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই প্ৰকাশ কৰিছে। বিদেশ মন্ত্ৰী এছ জয়শংকৰে ভাৰতৰ লগতে সমগ্ৰ বিশ্বতে আঞ্চলিক অস্থিৰতাৰ সুদূৰ প্ৰসাৰী প্ৰভাৱ পৰে বুলি উল্লেখ কৰিছে। বাংলাদেশত থকা ভাৰতীয় উচ্চায়োগে কালি 53 সংখ্যক মৈত্ৰী দিৱস উদযাপন কৰে আৰু এডিলেইড অভেলত অনুষ্ঠিত বৰ্ডাৰ গাভাস্কাৰ ট্ৰফীৰ দ্বিতীয়খন টেষ্টৰ দ্বিতীয় দিনা আজি ভাৰতৰ বিৰুদ্ধে অষ্ট্ৰেলিয়াই 157 ৰাণৰ অগ্ৰগতি লাভ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যক্ষ্মা ৰোগ নিৰ্মূলৰ বাবে গ্ৰহণ কৰা বিভিন্ন ব্যৱস্থাৰ অধীনত এশদিনীয়া বিশেষ অভিযান মুকলিৰ জৰিয়তে এই অভিযান অধিক শক্তিশালী হৈ উঠিছে বুলি মত প্ৰকাশ কৰিছে। এই অভিযানৰ মূল লক্ষ্য হৈছে যক্ষ্মা অধ্যুষিত জিলাসমূহত এই ৰোগ নিৰ্মূলৰ ক্ষেত্ৰত অধিক গুৰুত্ব আৰোপ কৰা। এটা সামাজিক মাধ্যমত দিয়া বাৰ্তাত শ্ৰীমোদীয়ে কয় যে ভাৰতে ৰোগীক দিয়া সমৰ্থন, জনসাধাৰণৰ অংশগ্ৰহণ, নতুন নতুন ঔষধ, প্ৰযুক্তিৰ ব্যৱহাৰ আৰু উন্নত মানৰ ৰোগ নিৰূপণকাৰী আহিলা আদি বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰি যক্ষ্মাৰ বিৰুদ্ধে যুঁজ দিছে। তেওঁ সকলোকে যক্ষ্মা ৰোগ নিৰ্মূলৰ অভিযানত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়। কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ সম্ভাৱনাসমূহ বিকশাই তুলি অঞ্চলটোৰ সৰ্বাংগীন উন্নয়নৰ বাবে প্ৰচেষ্টা চলাই আছে বুলি আজি উত্তৰ পূব উন্নয়ন দপ্তৰৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই প্ৰকাশ কৰিছে। নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত অষ্টলক্ষ্মী মহোৎসৱৰ আজিৰ কাৰ্যসূচীত অংশ লৈ মন্ত্ৰীগৰাকীয়ে এই বিষয়ে প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে কালি মুকলি কৰা তিনিদিনীয়া এই মহোৎসৱত 250 গৰাকীৰো অধিক শিল্পীয়ে হস্তশিল্প, হস্ততাঁত, বস্ত্ৰ, উদ্যান শস্যৰ উপৰি 34 বিধ ভৌগোলিক সূচ্যাংক অৰ্থাৎ GI টেগ থকা সামগ্ৰী প্ৰদৰ্শন কৰা হৈছে। মহোৎসৱৰ কাৰ্যসূচীৰ অংশ হিচাপে ক্ৰেতা বিক্ৰেতাৰ সন্মিলন, ফেশ্বন শ্ব আদিও অনুষ্ঠিত হৈছে। আজিৰ অনুষ্ঠানত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই অংশ লৈ এই মহোৎসৱে বিভিন্ন ক্ষেত্ৰৰ লোকসকলক একত্ৰিত কৰিবলৈ সমৰ্থ হোৱা বুলি মন্তব্য কৰে। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰীয়ে কালি নতুন দিল্লীৰ ভাৰত মণ্ডপমত অষ্টলক্ষ্মী মহোৎসৱ মুকলি কৰি দেশৰ বিকাশ ত্বৰান্বিত কৰাৰ ক্ষেত্ৰত উত্তৰ পূৰ্বাঞ্চলৰ অপাৰ সম্ভাৱনা আছে বুলি মন্তব্য কৰিছিল। গুৱাহাটী, আগৰতলা, গেংটক, আইজল, শ্বিলং, ইটানগৰ আৰু কোহিমাৰ দৰে উত্তৰ পূৰ্বাঞ্চলৰ ভালেমান চহৰৰ মহানগৰসমূহৰ দৰে বৃহৎ সম্ভাৱনা আছে বুলি শ্ৰীমোদীয়ে মন্তব্য কৰিছিল। অষ্টলক্ষ্মী মহোৎসৱৰ গুৰুত্বৰ বিষয়ে আলোকপাত কৰি শ্ৰীমোদীয়ে প্ৰথম আৰু অনন্য এই মহোৎসৱে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত বিনিয়োগৰ অপাৰ সুযোগ মুকলি কৰিব বুলিও আশা প্ৰকাশ কৰিছিল। কাইলৈ মহোৎসৱৰ সামৰণি পৰিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি উত্তৰ ওড়িশাৰ ময়ূৰভঞ্জ আৰু কেন্দুঝাৰ জিলাক সংযোজিত কৰিবলগীয়া 6,294 কোটি টকা ব্যয় সাপেক্ষ 3টা ৰেলৱে প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। তেওঁ লগতে গৃহ জিলা ময়ূৰভঞ্জত জনজাতি গৱেষণা আৰু উন্নয়ন কেন্দ্ৰ, 52,40,00,000 টকা ব্যয় সাপেক্ষ 100খন বিচনাযুক্ত চিকিৎসালয় আৰু আন আন বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰে। এই নতুন ৰেলৱে লাইনকেইটাই বাংৰিপচিৰ পৰা গৰুমাহিচানি, বাদাম পাহাৰৰ পৰা কেন্দুঝাৰগড় আৰু বুদামাৰাৰ পৰা চাকুলিয়াক সংযোজিত কৰিব। এই ৰেলপথকেইটাই যোগাযোগৰ ক্ষেত্ৰত সুচলতা বৃদ্ধিৰ লগতে অৰ্থনৈতিক বিকাশ আৰু অঞ্চলটোৰ জনসাধাৰণৰ জীৱনৰ মান উন্নত কৰিব বুলি আশা কৰা হৈছে। প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত অলপতে অনুষ্ঠিত অৰ্থনৈতিক পৰিক্ৰমা বিষয়ক কেবিনেট সমিতিৰ বৈঠকত ৰেলৱে প্ৰকল্পকেইটাৰ বাবে অনুমোদন জনোৱা হৈছিল। আধাৰশিলা স্থাপন অনুষ্ঠানত ওড়িশাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝিৰ লগতে কেন্দ্ৰীয় ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱ আৰু জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰাম উপস্থিত আছিল। ৰাষ্ট্ৰপতিগৰাকীয়ে 5-দিনীয়া ভ্ৰমণসূচীৰে যোৱা মঙলবাৰৰ পৰা গৃহ ৰাজ্য ওড়িশা ভ্ৰমণ কৰি আজি দুপৰীয়া দিল্লীলৈ উভতি আহে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে সশস্ত্ৰ বাহিনীৰ পতাকা দিৱস হৈছে জাতিৰ সাহসী জোৱানসকলৰ শৌৰ্য, দৃঢ়তা আৰু ত্যাগৰ প্ৰতীক। সশস্ত্ৰ বাহিনীৰ পতাকা দিৱস উপলক্ষে দিয়া বাৰ্তাত শ্ৰীমোদীয়ে কয় যে তেওঁলোকৰ সাহস আৰু ত্যাগে সকলোকে উৎসাহিত কৰাৰ লগতে বিনম্ৰ কৰি তোলে। শ্ৰীমোদীয়ে জনসাধাৰণক সশস্ত্ৰ বাহিনীৰ পতাকা দিৱসৰ পুঁজিলৈ বৰঙণি আগবঢ়াবলৈও আহ্বান জনায়। বিদেশ মন্ত্ৰী ডঃ এছ জয়শংকৰে ভাৰতৰ লগতে সমগ্ৰ বিশ্বতে আঞ্চলিক অস্থিৰতাৰ সুদূৰ প্ৰসাৰী প্ৰভাৱ সম্পৰ্কে আলোকপাত কৰিছে। কাটাৰত আজি মুকলি হোৱা দোহা মঞ্চ 2024ৰ এটা আলোচনা চক্ৰত অংশগ্ৰহণ কৰি ডঃ জয়শংকৰে এনেদৰে কয়, কাটাৰৰ প্ৰধানমন্ত্ৰী আৰু নৰৱেৰ বিদেশ মন্ত্ৰীৰ সৈতে নতুন যুগৰ সংঘাতৰ সৈতে মধ্যস্থতা সম্পৰ্কে আলোচনা কৰি শ্ৰীজয়শংকৰে দূৰৈৰ সংঘাতেও ভাৰতৰ অৰ্থনীতি আৰু নিৰাপত্তাৰ দিশত পেলোৱা স্পষ্ট প্ৰভাৱৰ বিষয়ে সজোৰে মত প্ৰকাশ কৰে। ভৌগোলিকভাৱে ভাৰত যথেষ্ট দূৰত্বত থাকিলেও এনে সংঘাতসমূহৰ প্ৰভাৱ খৰতকীয়াকৈ ভাৰতত পৰে বুলিও তেওঁ কয়। মন্ত্ৰীগৰাকীয়ে ভূমধ্য সাগৰীয় আৰু উপসাগৰীয় দেশসমূহত বাস কৰা ভাৰতীয় সম্প্ৰদায় আৰু বাণিজ্যিক প্ৰসাৰৰ বিষয়েও আঙুলিয়াই দিয়ে। শ্ৰীজয়শংকৰে লগতে আঞ্চলিক সংঘাতসমূহৰ প্ৰকৃতি ব্যাপক হৈ যোৱাৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰি কয় যে দুবছৰৰ আগত অসম্ভৱ যেন লগা ইৰাণ আৰু ইজৰাইলৰ মাজৰ শত্ৰুতা এতিয়া বাস্তৱত পৰিণত হৈছে। তেওঁ লোহিত সাগৰৰ উন্নয়ন আৰু এছিয়াৰ জাহাজ পথত ইয়াৰ প্ৰভাৱৰ বিষয়েও উদ্বেগ প্ৰকাশ কৰে। ইউক্ৰেইন সংঘাত সন্দৰ্ভত শ্ৰীজয়শংকৰে ৰাষ্ট্ৰপতি পুটিন আৰু জেলেনস্কীৰ সৈতে ভাৰতৰ কূটনৈতিকভাৱে জড়িত হোৱাৰ কথা উল্লেখ কৰি কয় যে এই সমস্যাৰ যুদ্ধক্ষেত্ৰত কেতিয়াও সমাধান নোলাব। 22 সংখ্যক দোহা মঞ্চৰ এইবাৰৰ বিষয়বস্তু হৈছে নতুন নতুন চিন্তা আৰু ধাৰণাৰে গ্ৰাহকৰ চাহিদা পূৰণ কৰাৰ উদ্দেশ্যে বিভিন্ন প্ৰতিষ্ঠানক কামত অগ্ৰসৰ হোৱাত উৎসাহিত কৰা। এই মঞ্চই 150খন দেশৰ 4,500তকৈও অধিক অংশগ্ৰহণকাৰীক একত্ৰিত কৰিছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি দুবৰী কাশ্যপৰ পৰা।
বাংলাদেশত থকা ভাৰতীয় উচ্চায়োগে কালি ঢাকাৰ ভাৰতীয় সাংস্কৃতিক কেন্দ্ৰত ৫৩ সংখ্যক মৈত্ৰী দিৱস উপলক্ষে এটা সাংগীতিক সন্ধিয়াৰ আয়োজন কৰে। উল্লেখযোগ্য যে 1971 চনৰ 6 ডিচেম্বৰত ভাৰতে বাংলাদেশক স্বাধীনতা লাভৰ 10 দিন পূৰ্বেই এখন স্বাধীন সাৰ্বভৌম দেশ হিচাপে স্বীকৃতি প্ৰদান কৰিছিল। এই উপলক্ষে দিয়া ভাষণত বাংলাদেশত থকা ভাৰতৰ উচ্চায়ুক্ত প্ৰণয় বৰ্মাই এই উপলক্ষক এটা গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে উল্লেখ কৰি কয় যে ই হৈছে ভাৰত আৰু বাংলাদেশৰ মাজৰ সম্পৰ্কৰ এটা স্থায়ী অনুপ্ৰেৰণামূলক উৎস। উচ্চায়ুক্তগৰাকীয়ে কয় যে যুৱ প্ৰজন্মই ভাৰত বাংলাদেশৰ সম্পৰ্কক ভৱিষ্যতে অধিক সুদৃঢ় কৰি ৰখাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিব লাগিব। তেওঁ উভয় দেশৰ মাজত যোগাযোগ, সংস্কৃতি, বাণিজ্য আদি ক্ষেত্ৰত সাম্প্ৰতিক আত্মনিৰ্ভৰশীলতা আদি বৃদ্ধি পোৱাৰ লগতে শক্তিশালী হৈ উঠিব বুলি আশা প্ৰকাশ কৰে। বিধি বলবৎকাৰী সঞ্চালকালয়ে মুম্বাই আৰু আহমেদাবাদৰ 7টা স্থানত অভিযান চলাই আজি নগদ 13,50,00,000 টকা জব্দ কৰে। বেংক অৱ মহাৰাষ্ট্ৰ আৰু নাছিক মাৰ্চেণ্ট সমবায় বেংকৰ একাউণ্টৰ পৰা ডেবিট লেনদেনৰ তদন্তত বিভিন্ন কোম্পানীলৈ শ শ কোটি টকাৰ হস্তান্তৰ তথ্য পোহৰলৈ আহিছে। একেদৰে ভুৱা একাউণ্টৰ পৰা যথেষ্ট ধন উলিয়াই মুম্বাই, আহমেদাবাদ আৰু চুৰাটৰ হাৱালা কাৰ্যকৰ্তালৈ প্ৰেৰণ কৰা হৈছিল। ইয়াৰ পূৰ্বে নৱেম্বৰ মাহত এই গোচৰৰ সৈতে জড়িত নাছিক মাৰ্চেণ্ট সমবায় বেংকৰ মালিগাঁও শাখাত অভিযান চলোৱা হৈছিল। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং 3দিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে কাইলৈ ৰাছিয়াত উপস্থিত হ'ব। এই ভ্ৰমণকালত তেওঁ ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰী আন্দ্ৰেই বেলছভৰ সৈতে মস্কোত যুটীয়াভাৱে সামৰিক আৰু সামৰিক প্ৰযুক্তি সহযোগিতা সম্বন্ধীয় 21 সংখ্যক ভাৰত ৰাছিয়া আন্তঃচৰকাৰ আয়োগৰ বৈঠকত সভাপতিত্ব কৰিব। মন্ত্ৰী দুয়োগৰাকীয়ে সামৰিক আৰু ঔদ্যোগিক সহযোগিতাৰ ক্ষেত্ৰত দেশ দুখনৰ মাজত থকা বহুমুখী সম্পৰ্কৰ পৰ্যালোচনা কৰিব। পাৰস্পৰিক স্বাৰ্থজনিত সমসাময়িক, আঞ্চলিক আৰু বিশ্বত চলি থকা বিষয়সমূহৰ সন্দৰ্ভতো আলোচনা কৰিব। ভ্ৰমণসূচীৰ অংশ হিচাপে 9 ডিচেম্বৰৰ কালিনিনগ্ৰাডত শ্ৰীসিঙে ভাৰতীয় নৌবাহিনীৰ INS টুচিলৰ অন্তৰ্ভুক্তি কৰিব। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে মস্কোত থকা স্মাৰকত দ্বিতীয় বিশ্বযুদ্ধত শ্বহীদ হোৱা ছোভিয়েট সৈনিকসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। মস্কোত থকা প্ৰৱাসী ভাৰতীয়সকলৰ সৈতে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে মত বিনিময় অনুষ্ঠানত ভাগ ল'ব। এডিলেড অভেলত অনুষ্ঠিত বৰ্ডাৰ গাভাস্কাৰ ট্ৰফীৰ দ্বিতীয়খন টেষ্টৰ দ্বিতীয় দিনা ভাৰতৰ বিৰুদ্ধে অষ্ট্ৰেলিয়াই নিজৰ আধিপত্য অক্ষুণ্ণ ৰাখিছে। দ্বিতীয় দিনাৰ খেলৰ অন্তত আলহী দল ভাৰতে 5টা উইকেটৰ বিনিময়ত 128 ৰাণ সংগ্ৰহ কৰি এতিয়াও ঘৰুৱা দল অষ্ট্ৰেলিয়াৰ প্ৰথম ইনিংছৰ স্কৰতকৈ 19 ৰাণত পিছ পৰি আছে। আজি খেল সামৰাৰ পৰত ঋষভ পণ্ট আৰু নীতিশ ৰেড্ডীয়ে ভাৰতৰ হৈ বেট ধৰি আছিল। ইয়াৰ পূৰ্বে অষ্ট্ৰেলিয়াই নিজৰ প্ৰথম ইনিংছত আটাইকেইটা উইকেট হেৰুৱাই 337 ৰাণ কৰি 157 ৰাণৰ অগ্ৰগতি লাভ কৰে। ট্ৰেভিছ হেডে 140 ৰাণ কৰে। ইপিনে ভাৰতৰ হৈ মহম্মদ ছিৰাজ আৰু জছপ্ৰীত বুমৰাহে 4টাকৈ উইকেট দখল কৰে। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যক্ষ্মা ৰোগ নিৰ্মূলৰ বাবে গ্ৰহণ কৰা বিভিন্ন ব্যৱস্থাৰ অধীনত 1দিনীয়া বিশেষ অভিযান মুকলিৰ জৰিয়তে এই অভিযান অধিক শক্তিশালী হৈ উঠিছে বুলি মত প্ৰকাশ কৰিছে। কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ সম্ভাৱনাসমূহ বিকশাই তুলি অঞ্চলটোৰ সৰ্বাংগীন উন্নয়নৰ বাবে প্ৰচেষ্টা চলাই আছে বুলি উত্তৰ পূব উন্নয়ন দপ্তৰৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই প্ৰকাশ কৰিছে। বিদেশ মন্ত্ৰী এছ জয়শংকৰে ভাৰতৰ লগতে সমগ্ৰ বিশ্বতে আঞ্চলিক অস্থিৰতাৰ সুদূৰপ্ৰসাৰী প্ৰভাৱ পৰে বুলি উল্লেখ কৰিছে। বাংলাদেশত থকা ভাৰতৰ উচ্চায়োগে কালি 53 সংখ্যক মৈত্ৰী দিৱস উদযাপন কৰে আৰু এডেলিড অভেলত অনুষ্ঠিত বৰ্ডাৰ গাভাস্কাৰ ট্ৰফীৰ দ্বিতীয়খন টেষ্টৰ দ্বিতীয় দিনা আজি ভাৰতৰ বিৰুদ্ধে অষ্ট্ৰেলিয়াই 157 ৰাণৰ অগ্ৰগতি লাভ কৰিছে। আমাৰ পৰৱৰ্তী মুখ্য বাতৰি নিশা 7:28 শুনিবলৈ পাব।